এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ 5,00,000 টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত আজি 23,000ৰো অধিক মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু উদ্ভাৱন প্ৰযুক্তি আৰু যুৱ শক্তিক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত টেকনোভেশ্যন সন্মিলন। অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াৰ গেলাপুখুৰীত দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে ভুক্তভোগীৰ পৰিয়ালক চেক প্ৰদান কৰে। মৃতকসকলৰ নিকটাত্মীয়ক কেন্দ্ৰীয় চৰকাৰে 2,00,000 টকাৰ এককালীন অনুদান আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। দুৰ্ঘটনাত আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ বাবেও তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1,00,000 টকাৰ সাহায্য প্ৰদান কৰে। অৰুণাচললৈ চাহ শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। ঔদ্যোগিকীকৰণৰ পৰিৱেশ সৃষ্টি হলেহে এই সমস্যাৰ অন্ত পৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাহ শ্ৰমিকৰ সুৰক্ষাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।
অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে। আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰাও আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জেগাত কাম কৰিবলৈ গুচি যায়। আৰ্থিক দুৰৱস্থাও এটা ডাঙৰ কাৰণ, কাৰণ আমি সকলোৱে জানো যে বৰ্তমান সময়ত চলিবৰ কাৰণে, ঘৰ এখন চলাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। স্বাভাৱিকভাৱে বাগানৰ শ্ৰমিকসকলে ইমান উপাৰ্জন নকৰে আৰু তাৰ কাৰণে তেওঁলোকে কেতিয়াবা ইচ্ছা নাথাকিলেও সন্তানসকলক বা ল'ৰা ছোৱালীক এনেকুৱা কামৰ কাৰণে পঠিয়াবৰ বাবে বাধ্য হয়।
ৰাজ্য চৰকাৰে মহিলাসকলক কেৱল গৃহিণী হিচাপে গণ্য কৰাৰ মানসিকতা দূৰ কৰি নতুন অসমৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাত সহযাত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 23,791গৰাকী মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰি শ্ৰীশৰ্মাই এইদৰে কয়। তেওঁ গুজৰাট আৰু কৰ্ণাটককে ধৰি বহিৰাজ্যসমূহৰ উদাহৰণ দি অসমক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত মহিলাসকলক অৱদান আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে মহিলাসকল পশুপালন, মীন উৎপাদন আদি খণ্ডৰ সৈতে জড়িত হলে ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ শক্তিশালী হৈ উঠিব বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মৰাণত 12,32,00,000 টকা ব্যয়েৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্ৰীড়া চৌহদো উদ্বোধন কৰে। তেওঁ লগতে তৃতীয় পৰ্যায়ত অসম মালাৰ অধীনত 37,92,00,000 টকা ব্যয়েৰে মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাবৰ পৰা গছপুৰীয়া লুকুমাৰী অংশৰ 9.3 কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰীয়ে 19,50,00,000 টকা ব্যয় সাপেক্ষে টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু মৈত্ৰী আঁচনিৰ অধীনত 2,15,00,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া মৰাণ থানা ভৱনৰ আধাৰশিলা স্থাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ নিৰ্দেশ দিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা চি বি আই তদন্তৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন বিচাৰপীঠে আজি এই ৰায় প্ৰদান কৰে। আদালতে লগতে 31 মাৰ্চত লেখ আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত বিচাৰি আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা আৰু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱাই এই লেখ আবেদনখন দাখিল কৰিছে। ধেমাজি জিলাৰ কাছাৰী মৈদানত অহা 9 জানুৱাৰীৰ পৰা 4-দিনীয়া কাৰ্যসূচীৰে আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক এখন মেলাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী ডঃ অনুজ পেগুৱে আজি এখন সংবাদমেল যোগে মেলাৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। জিলাখনৰ কৃষক, শিপিনী, আত্মসহায়ক গোট আৰু ঔদ্যোগিক বাণিজ্যিক সংযোগ আৰু প্ৰযুক্তিগত সহায় আগবঢ়াই আত্মনিৰ্ভৰশীলতাৰ নিশ্চিতি প্ৰদান কৰাৰ উদ্দেশ্যে এই মেলাৰ আয়োজন কৰা হৈছে।
ডাঙৰীয়া আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ কাৰণে যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ধেমাজিত ইতিমধ্যে চাৰিবাৰকৈ আত্মনিৰ্ভৰ ধেমাজি এটা বিশেষ অনুষ্ঠান মাঘ বিহুৰ ভোগালীৰ ঠিক আগে আগে আমি অনুষ্ঠিত কৰি আহিছো আৰু এইবাৰ আমি পঞ্চমবাৰৰ বাবে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো। ধেমাজি জিলা প্ৰশাসন, ধেমাজি জিলাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্ট হব, লগতে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহৰ সহযোগত আমি এই আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানটো অনুষ্ঠিত কৰো, যাৰ মূল উদ্দেশ্য হৈছে গাঁৱৰ বিভিন্ন আত্মসহায়ক গোটসমূহক, এণ্টাৰপ্ৰিনিয়াৰ বা উদ্যমী ব্যক্তিসকলক তেওঁলোকক এটা মাৰ্কেট লিংকেজ প্ৰদান কৰা।
উদ্ভাৱন প্ৰযুক্তি আৰু যুৱ শক্তিক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে কাছাৰ জিলাৰ শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আজি টেকনভেশ্যন সন্মিলন অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী নন্দিতা গাৰলোচাই এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জিলাখনৰ 13খন বিদ্যালয়ৰ 154গৰাকী শিক্ষাৰ্থীয়ে এই সন্মিলনত অংশ লৈ তেওঁলোকৰ উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰে। অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱমাল্য কোচ, NIT শিলচৰৰ পঞ্জীয়ক অধ্যাপক অসীম ৰয়, উদ্ভাৱক উদ্ধৱ ভৰালী, DRDOৰ বিজ্ঞানী নন্দিতা ভট্টাচাৰ্যই এই সন্মিলনত অংশ লৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত কৰা অভিনয়েৰে এটা যুগৰ সৃষ্টি কৰা আইদেউ সন্দিকৈৰ আজি 23 সংখ্যক মৃত্যুবাৰ্ষিকী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালনাৰে 1935 চনত মুক্তি লাভ কৰা জয়মতী চলচ্চিত্ৰত অভিনয় কৰি এইগৰাকী মহান নাৰীয়ে কুসংস্কাৰ, অন্ধবিশ্বাসত বুৰ যোৱা সমাজখনক নতুন চিন্তা আৰু নতুন পথৰ সন্ধান দিছিল। অৱশ্যে তেওঁ সমকালীন সমাজৰ ৰোষৰ বলি হবলগীয়া হৈছিল। 2002 চনৰ 17 ডিচেম্বৰত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ড০ অনুজ পেগু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিল্পীগৰাকীক আজি শ্ৰদ্ধাৰে স্মৰণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমত কয় যে আইদেউ সন্দিকৈয়ে হাজাৰ হাজাৰ সামাজিক প্ৰত্যাহ্বানকো নেওচি অভিনয়ক সাহসেৰে বুকুত সাৱটি অসমীয়া নাৰীৰ বাবে অভিনয় ক্ষেত্ৰৰ বাট মুকলি কৰি গৈছে। শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে তেওঁৰ বাৰ্তাত কয় যে আইদেউ সন্দিকৈ কেৱল এটা নাম নহয় বৰং অসমীয়া চলচ্চিত্ৰৰ ঐতিহ্য, অসমীয়া নাৰীৰ সাহস আৰু ত্যাগৰ জীৱন্ত প্ৰতীক। জয়মতী ছবিত নাম ভূমিকাত অভিনয় কৰি শিল্পীগৰাকীয়ে দেখুৱাই যোৱা আদৰ্শৰ বাবে জাতীয় চলচ্চিত্ৰৰ উত্তৰণৰ বাট সদায় পোহৰাই ৰাখিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুণ্যতিথি উপলক্ষে শিল্পীগৰাকীক স্মৰণ কৰি কয় যে সন্দিকৈয়ে প্ৰথমখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি অসমৰ নাৰী সমাজৰ বাবে দৃষ্টান্ত দাঙি ধৰিছিল আৰু তাহানিৰ ৰক্ষণশীলতা, কুসংস্কাৰক নেওচি কণ্টকময় পথেৰে নাৰী সবলীকৰণৰ পথ প্ৰশস্ত কৰিছিল। তেওঁৰ সাহস আৰু ত্যাগৰ গাথা অসমীয়া চলচ্চিত্ৰলৈ জগতলৈ আগবঢ়োৱা উল্লেখযোগ্য অৰিহণাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। নগাঁও জিলাৰ থিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনাও প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আজি ৰৌমাৰী বিল, মৈৰাধ্বজ, বেচামাৰী, শালমৰাবাৰী, অকৰাবৰী আৰু গেলেকনী বিলৰ ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হয়। এই অভিযানৰ বাবে 3 শতাধিক আৰক্ষীৰ লোক নিয়োগ কৰা হয়। এই অভিযান 19 আৰু 20 ডিচেম্বৰতো চলিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কালি চলা এই উচ্ছেদ অভিযানত টুকটুকী, চালনাবাৰী আৰু আহোমগড় অবৈধভাৱে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। কাছাৰ জিলাৰ ছেছন আদালতে আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হোৱা মণিপুৰৰ এগৰাকী মহিলাক NDPS আইনৰ অধীনত 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বিশেষ ন্যায়াধীশ বিপ্ৰজিৎ ৰায়ৰ বিচাৰপীঠে অভিযুক্ত মহিলাগৰাকীক এই শাস্তিৰ ৰায় দিয়ে। উল্লেখযোগ্য যে 2024 চনৰ 19 মাৰ্চত অসম মণিপুৰ সীমান্তত কাছাৰৰ লক্ষীপুৰৰ ফুলেৰতল ফেৰীঘাটৰ পৰা নিচাযুক্ত সামগ্ৰীসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আৰক্ষী আদালতত মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। শুনানিৰ অন্তত আদালতে আজি মহিলাগৰাকীক দোষী সাব্যস্ত কৰি 10 বছৰৰ কাৰাদণ্ডৰ লগতে 1,00,000 টকাৰ জৰিমনা বিহে। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাছাৰত সফলতাৰে আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে জিলাখনৰ 6,94,00,000 টকাৰো অধিক মূল্যৰ গোচৰ নিষ্পত্তি কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ 5,00,000 টকাৰ এককালীন সাহায্য চেক প্ৰদান। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত আজি 23,000ৰো অধিক মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উদ্ভাৱন প্ৰযুক্তি আৰু যুৱ শক্তিক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত টেকনভেশ্যন সন্মিলন। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।